গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে ইণ্ডিয়া জলদিহে পৃথিৱীতে থাৰ্ড সপৰা ডাঙৰ ইকনমি বনি যাবলৈ তৈয়াৰীতে আছে। এটা প্ৰাইভেট মিডিয়া হাউচ পৰা যোগাৰ কৰি দিয়া এটা ইভেণ্টকে এড্ৰেছ কৰি দিয়াতে শ্ৰীমোদী পৰা কৈছে এইটো ডাঙৰ উন্নতিকে য়ুথ খান পৰা আগে বঢ়াই দি আছে। প্ৰধানমন্ত্ৰী পৰা এইটো বি কৈছে কি ইণ্ডিয়া ডাবল স্পীডতে আগে বঢ়ি যায় আছে আৰু মাতুন দহ চাল লগা সময়তে তেওঁ লগা ইকনমি লগা চাইজকে ডাবল বনাই দিছে।
आज दुनिया की नजर भारत पर है और दुनिया की उम्मीद भी भारत से है। कुछ ही वर्षों में हम दुनिया की 11वीं से 5वीं सबसे बड़ी इकोनॉमी बने हैं। बहुत कम समय अनेक प्रकार के ग्लोबल चैलेंजेस आए लेकिन भारत रुका नहीं। भारत ने डबल स्पीड से दौड़ लगाई और एक दशक में अपनी इकोनॉमी के साइज को डबल करके दिखाया है।
ৱাফ এমেণ্ডমেণ্ট এক্ট 2025 যোৱা কালিৰ পৰা লাগু হৈ যাইছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা এইটো লেজিছলেচন নিমিত্তে মঞ্জুৰি দি দিয়াৰ পাছতে চৰকাৰৰ পৰা এইটো লগতে জুৰি কিনে এটা নটিফিকেশ্যন জাৰি কৰি দিছে। যোৱা সপ্তাহতে পাৰ্লিয়ামেণ্ট লগা দুয়োটা বি হাউচেছ পৰা এইটো লেজিছলেচনকে পাছ কৰি দিছিলে। এইটো নতুন কানুনৰ পৰা হেৰিটেজ চাইটছবিলাকে বচাব কৰি দিয়া আৰু সামাজিক ৱেলফেয়াৰকে আগবঢ়াই দিয়া ৰাস্তাবিলাক লগতে ৱাফ প্ৰপাৰ্টিজ ইয়াৰ ধনবিলাক লগা ব্যৱস্থা ঠিক বনাই দিবলৈ ভাৱনা ৰাখি দিয়ে। প্ৰপাৰ্টিজ মেনেজমেণ্টে ট্ৰান্সপেৰেঞ্চিকে বঢ়াই দি কিনা ৱাফ বৰ্ড আৰু লোকেল অথৰিটিজ মাজতে ঠিক তাল মেল বনাই দিয়া আৰু ষ্টেক হোল্ডাৰ্ছ ইয়াৰ জোৰা মানুহখান লগা হককে বচাই দি কিনা শাসনকে সুধাৰ কৰি দিবলৈ এইটো লগা ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মানুহকে মেচিন পৰা আলাগ বনাই দিয়া কথাবিলাক যেনেকা আৰ্ট, মিউজিক, কালচাৰ আৰু ক্ৰিয়েটিভিটিৰ ওপৰতে ধ্যান দিবলৈ জোৰ দিছে আৰু কৈছে দুনিয়া টেকনলজি আৰু AIতে জলদি আগে বঢ়ি যায় আছে। যোৱাকালি ৰাতিতে প্ৰধানমন্ত্ৰীৰ পৰা নিউ দিল্লীতে এটা প্ৰাইভেট মিডিয়া হাউচ পৰা যোগাৰ কৰি দিয়া এটা ইভেণ্টকে এড্ৰেছ কৰি দি থাকিছিলে। শ্ৰীমোদী পৰা কৈছে এণ্টাৰটেইনমেণ্ট গ্লোবেল ইণ্ডাষ্ট্ৰিজতে এটা শ্ব পৰা ডাঙৰ আছে আৰু এইটো আৰু বি আগে বঢ়ি যায় আছে। তেওঁ পৰা এইটো বি কৈছে কি আৰ্ট আৰু কালচাৰকে প্ৰোৎসাহিত কৰি দিবলৈ আৰু চেলিব্ৰেট কৰি দিবলৈ কাৰণে চৰকাৰ পৰা মুম্বাইতে ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিট ৱেভছ ৰাখি দি আছে।
आज दुनिया तेजी से टेक्नोलॉजी और AI की ओर बढ़ रही है और इसलिए अब ये जानना जरूरी है कि हम हमारी सॉफ्टवेयर साइट पर आर्ट, म्यूजिक, कल्चर, क्रिएटिविटी, क्योंकि हम रोबोट तैयार करना नहीं चाहते। एंटरटेनमेंट आज दुनिया की सबसे बड़ी इंडस्ट्री में से एक है और आने वाले समय में इसका और विस्तार हो। ऐसे ही समय में हमने आर्ट और कल्चर को एनकरेज करने के लिए, इसे सेलिब्रेट करने के लिए वेव्स यानी वर्ल्ड ऑडियो विजुअल एंड एंटरटेनमेंट समिट।
প্ৰধানমন্ত্ৰী পৰা কৈছে ৱেভছ পৰা কণ্টেণ্ট বনাই দিয়া আৰু এইটোকে গ্ল'বেল বনাই দিবলৈ ইণ্ডিয়ান আৰ্টিষ্ট খানকে প্ৰোৎসাহিত কৰি দিব আৰু এইটো লগতে পুৰা দুনিয়াৰ পৰা আৰ্টিষ্ট খানকে বি ইণ্ডিয়াতে মিলি কিনা কাম কৰিবলৈ আমন্ত্ৰিত কৰি দিবলৈ পাৰিব। ফাইনেন্স মিনিষ্ট্ৰীতে ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ পৰা ওৱান ষ্টেট ওৱান RRB লগা প্ৰিন্সিপাল ওপৰতে 26 ৰিজনেল ৰুৰেল বেংকছ RRBsবিলাকে জোৰাই কিনা একটা বনাই দিবলৈ হুকুম দিছে। RRBsবিলাকে জোৰাই দিয়া লগা এইটো ফৰ্থ ফেজ আছে। এইটো মিনিষ্ট্ৰীৰ পৰা যোৱা চাল নৱেম্বৰ মহিনাতে একটা জোৰাই দিয়া প্লান বনাই দিছিলে যোনটো আগে লগা ফেচেছবিলাক পৰা আৰু বি ভাল হিচাপতে সুধাৰ কৰি দিছিলে। এইটো পষ্ট এমেলগেমেশ্যন ইয়াৰ জোৰাই দিয়া কাম পাছতে 28 RRBs থাকিব যোনটোৰ পৰা 700 ডিষ্ট্ৰিক্টছবিলাকে 22,000 পৰা বেছি ব্ৰাঞ্চেছ লগতে কাভাৰ কৰি দিব। এপ্ৰিল মহিনা 12 তাৰিখতে ষ্টেট মেগা লিগেল ছাৰ্ভিচেছ স্কিম কাৰণে তৈয়াৰীবিলাকে চাই দিবলৈ কাৰণে চীফ ছেক্ৰেটাৰী ডক্টৰ জে আলম পৰা যোৱাকালি নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট কহিমাতে এটা কৰ্ডিনেশ্যন মিটিং চলাই দিছিলে। এইটো মিটিং পৰা লজিষ্টিক্স, ট্ৰান্সপৰ্ট, ছেকিউৰিটি, ট্ৰাফিক আৰু এক্সিবিশ্যন ষ্টলছ বনাই দিয়াতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টছবিলাক লগা কাম ওপৰতে ধ্যান দিছিলে। এইটো ইভেণ্টতে ছুপ্ৰিম কৰ্ট অফ ইণ্ডিয়াৰ পৰা জাজেছ, ল এণ্ড জাষ্টিছ কাৰণে ইউনিয়ন মিনিষ্টাৰ অফ স্টেট গুৱাহাটী হাইকোর্ট লগা চিফ জাস্টিস আর জাজেস ল আর জাস্টিস লগা মিনিষ্ট্রি পৰা ডিগনেটারিস ন্যাশনাল লিগেল সার্ভিসেস অথরিটিস আর দূসরা অর্গেনাইজেশনস বিলাক সামিল থাকিবলে আছে। লোকাল অথরিটিস, স্টুডেন্টস, ভিলেজ আর টাউন কাউন্সিলস আর সিভিল অর্গেনাইজেশনস বিলাক পৰা বি ভাগ লৈ দিবলে আশা থাকি আছে। চিফ কনজারভেটর অব ফরেস্ট মনিটরিং এন্ড ইভালুয়েশন কহিমা ডক্টর সেন্থিল কুমার এন পৰা যোৱাকালি চুকিতং ওখা ডিষ্ট্রিক্টে চাম্পো বায়োডাইভার্সিটি পার্ক কারণে একটা কারিকুলাম রিলিজ করে দিছে। এই চাম্পো বায়োডাইভার্সিটি পৰা একটা পহিলা কদম হিসাবে ভাবনা করে দিয়েছে, যুন্তু পৰা বায়োডাইভার্সিটি কনজারভেশন কে ইন্ডিজিনিয়াস নলেজ সিস্টেম লগতে জোড়াই দিব। এইটু জারি করে দিয়া কারিকুলাম মতে এই পার্ক কে একটা নেচার লার্নিং সেন্টার হিসাবে কাম করে দিবলে কারণে ডিজাইন করে দি কিনা আছে। আর এফ ও ইনচার্জ দয়াং বিদ লানসোথাং লোথা পৰা কৈছে এইটো পার্ক থাকা সব চিজ বিলাকে একেলগে মিলাই দি কিনা ভিজিটার্স খান কে আরো বি ভাল এক্সপিরিয়েন্স দিবলে একটা ভিজন লগতে এইটো কারিকুলাম কে ডিজাইন করে দি কিনা আছে। ডক্টর সেন্থিল কুমার এন পৰা এইটো পার্ক বনাই দিয়া পিছতে থাকা ভিজন লগা প্রশংসা করে দিছে আর ডিপার্টমেন্ট বিলাক লগা ডেডিকেশন আর টিম ওয়ার্ক কে ভি প্রশংসা করে দিছে। একে সময়তে নাগাল্যান্ড ফরেস্ট ম্যানেজমেন্ট প্রজেক্ট নিচেতে একটা আসল এন্ট্রি পয়েন্ট নতুন বনাই দিয়া ওখা ভিলেজ গেট কে ভি যোৱাকালি চিফ কনজারভেটর অব ফরেস্ট পৰা ফরেস্ট ডিপার্টমেন্ট পৰা অফিসিয়ালস খান লগা মজুদগীতে অফিসিয়ালি উদ্ঘাটন করে দিছিলে। এইটো লগতে আজি ফুজির লগা নাগামিস খবর দিয়া শেষ করে আছে। সাম 7:10 সাম লগা খবর দিয়া শুনিব পারিব। আপনি খান লগা দিন ভাল হব বলে আশা করে দিয়েছে।